واتقوا يوما لا تجزي نفس عن نفس شيئا ولا يقبل منها عدل ولا تنفعها شفاعة ولا هم ينصرون.
আৰু তোমালোকে সেই দিৱসক ভয় কৰা যিদিনা কোনো একাৰো উপকাৰত নাহিব আৰু কোনো ব্যক্তিৰ পৰা বিনিময় গ্ৰহণ কৰা নহ'ব আৰু কোনো মধ্যস্থতাও তাৰ কোনো কামত নাহিব আৰু সিহঁত সহায় প্ৰাপ্ত নহ'ব.